এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন, মাজুলীত দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰ চেম্পিয়ন। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত আজি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাসমূহ প্ৰদান কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত 2025 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা ডঃ অমলেন্দু চক্ৰৱৰ্তীক আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা মনেশ্বৰ দেউৰীলৈ আগবঢ়োৱা হয়। একেদৰে ৰাজ্যিক বঁটা শিদানত 2026 বৰ্ষৰ শিল্পী বঁটা লোকগীতৰ শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে শিল্পী সমৰ হাজৰিকাক প্ৰদান কৰা হয়। 2025 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা কৰুণা ডেকালৈ, ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা অৰূপ মান্নালৈ আৰু বিজু ফুকন বঁটা অৱনী ৰঞ্জন পাঠকলৈ আগবঢ়োৱা হয়। অনুষ্ঠানত দিয়া ভাষণত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীবৰাই শিল্পী সাহিত্যিকসকলে যুগে যুগে সমাজক বাট দেখুৱাই আহিছে বুলি উল্লেখ কৰে। শিল্পীসকলে নিজৰ চিন্তন আৰু মননৰ জৰিয়তে সৃষ্টিৰাজিক বিশ্বসভালৈ লৈ যায় বুলিও তেওঁ মন্তব্য কৰে। অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। বিশিষ্ট পদাৰ্থ বিজ্ঞানী ছাৰ চি ভি ৰমনৰ দ্বাৰা ৰমন প্ৰভাৱ বা ৰমন বিক্ষেপণৰ আৱিষ্কাৰৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। চি ভি ৰমনে এই আৱিষ্কাৰৰ বাবে 1930 চনত নোবেল বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন বিষয় সন্দৰ্ভত বিজ্ঞান যোগাযোগৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিজ্ঞান দিৱস উপলক্ষে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহৰ আয়োজন কৰিছে। এইবেলি বিজ্ঞান দিৱসৰ মূল বিষয়বস্তু হৈছে বিজ্ঞান ক্ষেত্ৰত মহিলা, বিকশিত ভাৰতৰ অনুঘটক। বৈজ্ঞানিক প্ৰগতিৰ দিশৰ পৰা ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী অনুযায়ী মহিলা গৱেষক আৰু উদ্ভাৱনকাৰীসকলৰ ভূমিকাক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বিষয়বস্তু বাছনি কৰা হৈছে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশৰ বিজ্ঞানী আৰু গৱেষকসকলক ওলগ জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত দেশৰ উন্নয়ন আৰু বিশ্বৰ হিতৰ বাবে যুৱ প্ৰজন্মৰ সবলীকৰণ, গৱেষণা অনুকূল ব্যৱস্থাৰ সুদৃঢ়কৰণ আৰু বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰৰ সংকল্প দোহাৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে গৱেষণা, উদ্ভাৱন আৰু বৈজ্ঞানিক কৌতুহলৰ উৎসৱ হিচাপে এই দিৱস পালন কৰে আৰু এনেধৰণৰ ভাৱনাই দেশক আগুৱাই নিয়ে। তেওঁ কয় যে এই দিৱসে ৰমন প্ৰভাৱৰ অভূতপূৰ্ব আৱিষ্কাৰ কৰাৰ কথা সোঁৱৰাই দিয়ে আৰু ভাৰতীয় গৱেষণাক গোলকীয় প্ৰেক্ষাপটত উজ্বলাই তোলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। বৰাক উপত্যকাৰ জিলাকেইখনতো এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ কাছাৰ জিলা সমিতিৰ উদ্যোগত আজি ৰূপায়ণ কৰা দিৱসৰ কাৰ্যসূচীত ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যিক পুনেন্দু কান্তি দাসে মূল বক্তা হিচাপে অংশ লয়। মাজুলী জিলাতো আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ কমলাবাৰীত অসম বিজ্ঞান সমিতিৰ মাজুলী শাখাৰ উদ্যোগত আয়োজিত দিৱসৰ কাৰ্যসূচীত বিকশিত ভাৰত গঢ়াত মহিলা বিজ্ঞানীৰ ভূমিকা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। এই সন্দৰ্ভত অসম বিজ্ঞান সমিতি মাজুলী শাখাৰ সভাপতি তিলক চন্দ্ৰ শৰ্মাই এইদৰে কয়।
ইয়াত যিটো আমাৰ মেইন বিষয় আছে বিকশিত ভাৰতত আমাৰ মহিলাৰ ভূমিকা, এই সম্পৰ্কত আমাৰ প্ৰাক্তন সভাপতি নৰেন ঠাকুৰীয়া ডাঙৰীয়া ইয়াতে বক্তব্য আগবঢ়ায় আৰু লগতে ৰমন এফেক্টৰ ওপৰত বা ইয়াতে এনাৰ্জি যিটো আছে ইয়াতে আমাৰ ভূপতি ফাটিম, তো আমাৰ পম্পী হাজৰিকা সকলো ইয়াতে আমি সহযোগ কৰি বিষয়টোৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। লগতে আমাৰ এটা ইম্পৰ্টেণ্ট আজি আমাৰ কাৰ্যসূচী আছিলে সেইটো হৈছিল আমাৰ প্ৰাক্তন ইয়াতে প্ৰতিষ্ঠাপক সভাপতি নীলমণি ভূঞা ছাৰ, নিয়ৰ শইকীয়া ছাৰ আৰু আমাৰ নৰেন ঠাকুৰীয়া ছাৰ সম্বোধনে জ্ঞাপন কৰা হয়। আৰু ইয়াতে আমাৰ বৃষ্টি আচলতে আমাৰ বিজ্ঞান সমিতি কাৰ্যকলাপটো আন অনুষ্ঠানৰ লগত নিমিলে, বৌদ্ধিক চিন্তা চৰ্চা ইয়াতে হয়। ইয়াতে আমাৰ বিস্তৃতভাৱে আমি ইয়াতে আমি আজি আলোচনা কৰিলোঁ যে আমাৰ অতীতৰ বৈদিক যুগৰ পৰা এতিয়ালৈকে যিটো আমাৰ বিজ্ঞানৰ ধাৰা, যিটো আমাৰ বিজ্ঞানৰ প্ৰগতি, এই বিষয়ে আলোচনা কৰা হয় আৰু যিহেতু মহিলাৰ ভূমিকা ইয়াত সকলোৱে অংশগ্ৰহণ কৰে।
যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহতো আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। মাজুলীৰ নগাঁও গোসাঁইবাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী ফাকুৱা দৌলত তিনিদিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হ'ব। উৎসৱৰ সৈতে সংগতি ৰাখি পানী তোলা, গোসাঁই কীৰ্তন, আধ্যামিক সন্মিলন, দিহানাম, ফাকুৱানাম, দৌলযাত্ৰা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। অন্তিম দিনা সন্ধিয়া শিশু শিল্পীসকলে ভাওনা পৰিৱেশন কৰিব। কোচবিহাৰৰ মধুপুৰ সত্ৰতো পৰহিলৈৰ পৰা 4 মাৰ্চলৈ দৌল উৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ'ব। আয়োজক সমিতিয়ে প্ৰকাশ কৰা অনুসৰি পৰহিলৈ সত্ৰত গোন্ধ পৰ্ব অনুষ্ঠিত হ'ব। 3 মাৰ্চত গোসাঁইক দৌলত প্ৰতিষ্ঠা কৰাৰ লগতে গোটেই দিনজুৰি ভাগৱত পাঠ আৰু নামঘোষা পাঠ কৰা হ'ব। 4 মাৰ্চৰ দিনা গোসাঁইক লৈ সমগ্ৰ মধুপুৰ অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে খুৱেৰী পালন কৰা হ'ব। বৰপেটা সত্ৰ আৰু উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ধেমাজি জিলাৰ গোগামুখৰ দিৰপাইত থকা ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চৌহদত আজি বহনক্ষম জীৱিকাৰ বাবে জৈৱিক আৰু প্ৰাকৃতিক কৃষি শীৰ্ষক এখন কিষাণ মেলা অনুষ্ঠিত হয়। এই মেলাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডাঃ অনুজ পেগুৰ লগতে মধ্যপ্ৰদেশৰ মন্ত্ৰী নৰেন্দ্ৰ শিৱাজী পেটেল, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক শ্ৰীনিবাস ৰাওৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বিভিন্ন অঞ্চলৰ 1000ৰো অধিক পঞ্জীয়নভুক্ত কৃষকে অংশগ্ৰহণ কৰা এই কিষাণ মেলাত কৃষি উদ্ভাৱনী জৈৱিক পদ্ধতি, আধুনিক সঁজুলি প্ৰদৰ্শন আৰু বহনক্ষম কৃষি কৌশল প্ৰদৰ্শন কৰা হয়। কাৰ্যসূচীত বিজ্ঞানী আৰু কৃষকৰ মাজত সুস্থ কৃষি পদ্ধতিৰ প্ৰসাৰ আৰু বহনক্ষম জীৱিকা শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱহাৰিক জ্ঞান দিয়া হয়। মন্ত্ৰী প্ৰশান্ত ফুকনে আজি ডিব্ৰুগড় জিলাৰ বানপীড়িত অঞ্চলৰ খহনীয়া সন্দৰ্ভত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীফুকনে বগীবিল দলঙৰ সমীপত জলপথ বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা পলস আৰু খহনীয়া সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বানপীড়িত অঞ্চলত আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণক বান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কাৰ্বি আংলং জিলাৰ ডকমকাত 2018 চনত সংঘটিত অভিনীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানিৰ দিন 6 আৰু 13 মাৰ্চ ধাৰ্য কৰা হৈছে। 6 মাৰ্চত শুনানি গ্ৰহণ কৰা হ'ব আৰু 13 মাৰ্চত গোচৰটোৰ ৰায়দান কৰা হ'ব। অভিজিত আৰু নীলোৎপল নামৰ ভুক্তভোগী যুৱক দুজনৰ পৰিয়ালে এই গোচৰৰ ৰায়দানক লৈ গভীৰ আশাবাদী বুলি প্ৰকাশ কৰিছে।
ৰায়দানৰ কাৰণে আৰু এদিন নিশ্চয় সময় ল'ব আৰু আমি জনাত নিয়ম মতে 2 সপ্তাহমান সময় লাগে জাজমেণ্টৰ কাৰণে। এই জাজমেণ্টত আমাৰ বিচাৰক মহোদয়ে যি হিচাপে দিয়ে আমি সেইটোতো মানিব লাগিব, কিন্তু আমি আশা ৰাখিছো আৰু আমি আশাবাদী যে ইমানবোৰ সাক্ষী পৰোক্ষভাৱে যিবিলাক আমাৰ প্ৰমাণ পাইছে এই গোটেইবোৰ প্ৰমাণ আৰু সাক্ষীবাদী লৈ পেলাই যদি ইয়াতে এটা দৃষ্টান্তমূলক শাস্তি এই দোষীসকলে নাপায় তেতিয়াহ'লে এইটো সকলোৰে কাৰণে দুখৰ এটা দৃষ্টান্ত হ'ব আৰু সেইটো আমি আশা কৰা নাই।
কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত আজি ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত এখন যুৱ সংসদ অনুষ্ঠিত হয়। ভাৰতত জৰুৰীকালীন অৱস্থাৰ 50 বছৰ, ভাৰতীয় গণতন্ত্ৰৰ বাবে শিক্ষা শীৰ্ষক বিষয়ত অনুষ্ঠিত এই যুৱ সংসদত জিলাখনৰ 18ৰ পৰা 25 বছৰ বয়সৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা NSSৰ আঁচনি বিষয়া ডঃ ডেভিড কাৰ্ডঙে অধ্যক্ষ হিচাপে অংশ লোৱা এই যুৱ সংসদত অংশগ্ৰহণকাৰীসকলে গণতান্ত্ৰিক প্ৰমূল্য, নীতি নিৰ্ধাৰণ, সততা সজাগতাকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দৃষ্টিভংগীৰে নৱপ্ৰজন্মৰ অংশীদাৰিত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও বিজেপি আৰু কংগ্ৰেছৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও ব্যাপক প্ৰচাৰ চলাইছে। ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আজিৰে পৰা জন আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত কৰিছে। আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰাত অনুষ্ঠিত জন আশীৰ্বাদ যাত্ৰাত বিজেপিৰ শীৰ্ষ নেতাসকলৰ লগতে সমৰ্থকসকলে অংশ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহালেও এই যাত্ৰাত অংশ লয়। ইপিনে শিৱসাগৰ জিলাৰ ডিমৌত অসম প্ৰদেশ কংগ্ৰেছে পৰিৱৰ্তন যাত্ৰা অনুষ্ঠিত কৰে। ডিমৌৰ পৰা গড়গাঁৱলৈ প্ৰায় 20 কিলোমিটাৰৰ এই যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ, জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াৰ লগতে সহস্ৰাধিক দলীয় সমৰ্থকে অংশগ্ৰহণ কৰে। জম্মু কাশ্মীৰে ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। কৰ্ণাটকৰ বিৰুদ্ধে হুবলীত অনুষ্ঠিত ফাইনেলখন আজি পঞ্চম তথা অন্তিম দিনা ড্ৰ হিচাপে সামৰণি পৰে। ইয়াৰ লগে লগে প্ৰথম ইনিংছত লাভ কৰা 291 ৰাণৰ অগ্ৰগতিৰ সূত্ৰে জম্মু কাশ্মীৰে ৰঞ্জী ট্ৰফীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হয়। খেলখন অমীমাংসিতভাৱে সামৰণি পৰাৰ সময়ত জম্মু কাশ্মীৰে দ্বিতীয় ইনিংছত 4টা উইকেট হেৰুৱাই 342 ৰাণ কৰি আছিল। উল্লেখযোগ্য যে প্ৰথম ইনিংছত জম্মু কাশ্মীৰৰ 584 ৰাণৰ প্ৰত্যুত্তৰত কৰ্ণাটকে 293 ৰাণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন, মাজুলীত দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰ চেম্পিয়ন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।